وَالَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ رِئَاءَ النَّاسِ وَلَا يُؤْمِنُونَ بِاللَّهِ وَلَا بِالْيَوْمِ الْآخِرِ وَمَنْ يَكُنِ الشَّيْطَانُ لَهُ قَرِينًا فَسَاءَ قَرِينًا.
আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন সম্পদ ব্যয় কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ নকৰে, আল্লাহে সিহঁতকো ভাল নাপায়। আৰু ছয়তান যাৰ সংগী হয় তাৰ সংগী কিমান যে নিকৃষ্ট,